এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰে সৈতে মই প্ৰণীতা দেৱী। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীত ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্ৰীয় সংঘৰ 32 সংখ্যক পৰিচালনা পৰিষদ আৰু 14 সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে আয়োগৰ এই অনুষ্ঠান কেৱল সংঘৰ আনুষ্ঠানিক সমাৱেশেই নহয়, বৰঞ্চ ই ভাৰতীয় গণতন্ত্ৰৰ স্বচ্ছ সংস্কৃতিৰ উদযাপন। 2005 চনত প্ৰৱৰ্তন কৰা তথ্য জনাৰ অধিকাৰ আইনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই আইনখনে স্বচ্ছতাক ৰক্ষা কৰাৰ লগতে দুৰ্নীতি হ্ৰাস কৰা, প্ৰশাসনিক সেৱা আগবঢ়োৱা আৰু দায়বদ্ধতা সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ৰাজ্যপালগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক স্বচ্ছ দৃষ্টিভংগী আৰু নাগৰিককেন্দ্ৰিক প্ৰশাসনৰ বাবে প্ৰশংসা কৰে। ৰাজ্যপালগৰাকীয়ে বুনিয়াদী পৰ্যায়ত কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ মাজত তথ্য জনাৰ অধিকাৰ আইনখনৰ বিষয়ে অধিক সজাগতা সৃষ্টিৰ বাবে আয়োগক আহ্বান জনায়। এই অনুষ্ঠানত ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্ৰীয় সংঘৰ অধ্যক্ষ হীৰালাল চামৰীয়া আৰু উপাধ্যক্ষ ত্ৰিপুৰাৰী চৰণৰ লগতে বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসকল উপস্থিত থাকে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত আজি বিয়লি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বানমুক্ত গুৱাহাটী অভিযান সম্পৰ্কে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত যোৱা কেইটামান সপ্তাহত গুৱাহাটীৰ নলা নৰ্দমা আৰু নৈসমূহৰ গেদ আঁতৰোৱাৰ নিৰীক্ষণৰ বাবে অভিযন্তা, বিষয়া, পাৰিষদ আৰু সমাজকৰ্মীক লৈ গঠিত 21খন সমিতিৰ অগ্ৰগতিৰ বিষদ প্ৰতিবেদন গ্ৰহণ কৰা হয়। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰস্তুতি অব্যাহত আছে। জিলা প্ৰশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ইপিনে ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি চলাইছে। জিলাখনত আজি নিৰ্বাচনত নিয়োজিত পলিং বিষয়াসকলৰ প্ৰশিক্ষণ আৰু বেলট বাকচসমূহৰ সাল সলনি প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। কামৰূপ জিলা প্ৰশাসনেও এই নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। জিলা প্ৰশাসনে মনোনয়ন প্ৰক্ৰিয়া সুকলমে চলোৱাৰ বাবে বিভিন্ন পৰ্যায়ত জিলাখনত 38গৰাকী আৰু ৰঙিয়া সমজিলাত 4গৰাকী বিষয়া নিয়োগ কৰিছে। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া 3 এপ্ৰিলত আৰম্ভ হৈছে আৰু 11 এপ্ৰিলত অন্ত পৰিব। 12 এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 17 এপ্ৰিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। সেইদিনাই চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। বহাগ বিহুলৈ কেইটামান দিন বাকী থকা অৱস্থাত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে আজি ফাঁচী বজাৰত অভিযান চলাই 650খন মেচিনত বোৱা গামোচা জব্দ কৰে। গুৱাহাটীৰ উপৰি ৰাজ্যৰ আন 2টা স্থানত চলোৱা অভিযানতো বহিৰাজ্যৰ পৰা অহা বৃহৎ পৰিমাণৰ গামোচা জব্দ কৰা বুলি জানিব পৰা গৈছে। কলকাতাৰ পৰা প্ৰসাধন সামগ্ৰী কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা এখন ট্ৰাক ৰহস্যজনকভাৱে চুৰি হোৱাৰ পাছত চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰুণীখাটাত ট্ৰাকখন উদ্ধাৰ কৰা হয়। এই ট্ৰাকখন ৰুণীখাটাৰ খাইচুবাৰীৰ সোমখৰ বসুমতাৰীৰ বাসগৃহত উদ্ধাৰ হয়। আৰক্ষীয়ে সোমখৰ বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ট্ৰাকখনৰ পৰা সামগ্ৰীসমূহ চুৰি হোৱাৰ পিছত ট্ৰাকৰ মালিকে এই সন্দৰ্ভত আৰক্ষীক দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰূপচান্দ আলী আৰু ইমানুল হক নামৰ ট্ৰাক চালক দুজনক গ্ৰেপ্তাৰ কৰাৰ পাছত এই ঘটনা পোহৰলৈ আহে। ট্ৰাক চালক দুজনৰ ভাষ্যৰ ভিত্তিতে ট্ৰাকখন উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত আজি ছাত্ৰ দিৱস উপলক্ষে এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। ছাত্ৰনেতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন আৰু কৰ্মৰাজীৰ বিষয়ে আলোকপাত কৰে। ইয়াৰ লগতে মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে ছাত্ৰনেতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন, কৃতি আৰু জাতীয় বৌদ্ধিক সমাজ নিৰ্মাণত ছাত্ৰ সমাজৰ ভূমিকা শীৰ্ষক বক্তৃতা আগবঢ়ায়। IPL ক্ৰিকেট প্ৰতিযোগিতাত চণ্ডীগড়ত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে 220 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে আমালৈ বাতৰি অহাৰ পৰলৈকে 1 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 9 ৰাণ সংগ্ৰহ কৰি খেলি আছে। ইয়াৰ পূৰ্বে পাঞ্জাবে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 219 ৰাণ সংগ্ৰহ কৰে। ইপিনে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ইডেন গাৰ্ডেনছত অনুষ্ঠিত আজিৰ আন এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছক 4 ৰাণত পৰাস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে 239 ৰাণৰ বিজয়ৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 234 ৰাণে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ আগেয়ে লক্ষ্ণৌৰ দলটোৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 238 ৰাণ সংগ্ৰহ কৰে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ আজি নিচেই পুৱা নতুন দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 47 বছৰ। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা প্ৰদীপ নাগক যোৱা 8 মাৰ্চত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ নিয়া হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।